নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় শদিয়ার চপাখোয়া উচ্চতর মাধ্যমিক বিদ্যালয় খেলপথারত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীর মহিলা উদ্যমিতা অভিযানের হিতাধিকারীসকলের মাজত আজি আর্থিক অনুদান বিতরণ করে। এই অনুষ্ঠানত শদিয়া বিধানসভা সমষ্টির অন্তর্গত 27,573 হিতাধিকারীর মাজত চেক বিতরণ করা হয়। ইয়াৰে শদিয়া উন্নয়ন খণ্ডৰ 12,002, চয়খোৱা উন্নয়ন খণ্ডৰ 14,341 আৰু নগৰাঞ্চলৰ 1,230 হিতাধিকাৰী আছিল। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ প্ৰহ্লাদ বৰুৱা, বিধায়ক বলিন চেতিয়া, সঞ্জয় কিষাণ, সুৰেণ ফুকন আদি উপস্থিত থাকে। আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ ছৈয়দ সাদুল্লাৰ শেষকৃত্য কাইলৈ দুপৰীয়া নামাজৰ পাছত নালিয়াপুল কবৰস্থানত সম্পন্ন কৰা হ'ব। শিল্পীগৰাকীৰ জানাজা ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক তথা শিল্পী ছৈয়দ সাদুল্লাৰ আজি আগবেলা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ থকা ছৈয়দ সাদুল্লাক উন্নত চিকিৎসাৰ বাবে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত আজি দিনৰ প্ৰায় 10:30 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 1948 চনৰ 1 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ নালিয়াপুলত জন্মগ্ৰহণ কৰা ছৈয়দ সাদুল্লা শৈশৱৰে পৰা বিভিন্ন বাদ্যযন্ত্ৰত পাৰদৰ্শী হৈ উঠে আৰু পৰৱৰ্তী কালত গীটাৰ বাদক হিচাপে তেওঁ প্ৰসিদ্ধি লাভ কৰে। যোৱা শতিকাৰ 70ৰ দশকত ডিব্ৰুগড়ৰ কেইগৰাকীমান যুৱকে দ্য কুইভাৰ্ছ নামৰ উজনি অসমৰ প্ৰথমটো ব্ৰেণ্ডৰ জন্ম দিয়ে। এই কুইভাৰ্ছৰ অন্যতম সদস্য আছিল ছৈয়দ সাদুল্লা। 1971 চনৰ পৰা 1975 চনলৈ তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে অংশকালীন ঘোষকৰূপে সেৱা আগবঢ়ায়। ইয়াৰ পাছত তেওঁ কেন্দ্ৰটোত ষ্টাফ আৰ্টিষ্ট ৰূপে যোগদান কৰে। কিছুকাল আকাশবাণী মুম্বাই কেন্দ্ৰটো সেৱা আগবঢ়োৱাৰ পাছত তেওঁ আকাশবাণী ডিব্ৰুগড়লৈ প্ৰত্যাৱৰ্তন কৰে আৰু 2008 চনত তেওঁ কেন্দ্ৰটোৰ পৰা অৱসৰ গ্ৰহণ কৰে। যোৱা শতিকাৰ 70ৰ আৰু 80ৰ দশকত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত অতি জনপ্ৰিয় ভিন্নৰঙী অনুষ্ঠান বৰ্ণালী ৰূপ প্ৰধান উপস্থাপক আছিল ছৈয়দ সাদুল্লা। পৰৱৰ্তী সময়ত শিল্পীগৰাকীয়ে গীত ৰচনা, সংগীত সংৰচনা আৰু সুৰকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে ওদালগুৰি জিলা দিৱস পালন কৰা হয়। ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা জিলা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত 52 জোপা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। জিলা বন বিভাগৰ সহযোগত গ্ৰহণ কৰা এই কাৰ্যসূচীত জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, জিলা আৰু সত্ৰ ন্যায়াধীশৰ লগতে বিভিন্ন বিভাগীয় বিষয়া কৰ্মচাৰী তথা জুবিন অনুৰাগীসকল উপস্থিত থাকে। জিলাখনৰ শিক্ষানুষ্ঠানৰ প্ৰাতঃসভাত ওদালগুৰি জিলাৰ ইতিহাস, সংস্কৃতি আদিৰ বিষয়ে আলোকপাত কৰা হয়। ইয়াৰ পাছত ওদালগুৰি চহৰৰ মাজমজিয়াৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণৰ পৰা জিলা আয়ুক্ত কাৰ্যালয় চৌহদলৈ এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়। বিটিচি পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে এই শোভাযাত্ৰাৰ উদ্বোধন কৰে। দিনৰ ভাগত আলোচনা চক্ৰ আৰু ৰাজহুৱা সভা তথা কুইজ প্ৰতিযোগিতা আদিও অনুষ্ঠিত হয়। চিৰাং জিলা দিৱস উপলক্ষে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আজি কাজলগাঁৱত এখন মিনি মাৰাথান দৌৰ প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰা হয়। প্ৰতিযোগিতাত পুৰুষৰ শাখাত 432 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বীৰদাও বসুমতাৰীয়ে প্ৰথম, লক্ষ্মণ মাছাহাৰীয়ে দ্বিতীয় আৰু জেমছন হেমৰৱে তৃতীয় স্থান লাভ কৰে। ইয়াৰ উপৰি শীৰ্ষ 7 প্ৰতিযোগীক নিচুকনি পুৰস্কাৰ দিয়া হয়। 160 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা মহিলাৰ শাখাত বিদাংশ্ৰী বসুমতাৰী, ফুংবিলি ব্ৰহ্ম আৰু শান্তি নাৰ্জাৰীয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। এই প্ৰতিযোগিতাত চিৰাঙৰ জিলা উপায়ুক্ত যতীন বৰা আৰু চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গৰ লগতে শীৰ্ষ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। মৰিগাঁও জিলাত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত চলি থকা জিলা মহিলা সবলীকৰণ কেন্দ্ৰই এ আই কম্পিউটাৰ এডুকেশ্যন, মৰিগাঁৱৰ সহযোগত বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত 20 ছোৱালীৰ বাবে ছমহীয়া বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানটো মৰিগাঁৱৰ অতিৰিক্ত জিলা উপায়ুক্তই উদ্বোধন কৰে। ডিজিটেল শিক্ষাৰ জৰিয়তে ছোৱালীসকলক সবলীকৰণ কৰাৰ লক্ষ্যৰে এই কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।